গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, যোৰহাট আৰু কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, অসমত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ নাটনি নহয় বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে বৰাক উপত্যকা আৰু কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি, আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 26 সংখ্যক সমাৱৰ্তনত অৰুণাচল প্ৰদেশৰ বনৌষধি চিকিৎসা বিশেষজ্ঞ য়ানুং জেমহলিগক ডক্টৰেট ডিগ্ৰী প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ দিশত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুৱ সমাজক আহ্বান জনাইছে। ৰাজ্যখনক আৰ্থিক দিশত আগবঢ়াই নিবৰ বাবে যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দ্বিতীয় কিস্তিৰ ধনৰাশি বিতৰণৰ উদ্দেশ্যে আজি আয়োজিত অনুষ্ঠানত তেওঁ এই মত প্ৰকাশ কৰে। তেওঁ আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত 12,900 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰে।
মুখ্যমন্ত্ৰীৰ যিটো আমি CM AAA আত্মনিৰ্ভৰ অসম আঁচনি আমি ৰূপায়ণ কৰিছিলো 2023 চনৰ আমি ছেপ্টেম্বৰ মাহত 25,000 যুৱক যুৱতীক 1,00,000 টকা আগবঢ়াইছে। ইয়াৰ ভিতৰত যিসকল যুৱক যুৱতীয়ে 1,00,000 টকা সুন্দৰভাৱে ব্যৱহাৰ কৰিলে আঁচনিৰ মানদণ্ড অনুসৰি তেওঁলোকক আজি আমি আৰু 1,00,000 টকা মুকলি কৰি দিলো। অৱশ্যে 25,000 যুৱক যুৱতীৰ ভিতৰত 13,000 দ্বিতীয় বা চূড়ান্ত কিস্তিৰ ধন পাবলৈ সক্ষম হ'ল।
গুৱাহাটীৰ এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী কাৰ্বি আংলঙলৈ যায়। জিলাখনৰ তাৰালাংছত তেওঁ ডিফু কৰ্কট চিকিৎসা কেন্দ্ৰ আৰু চাৰিসৰীয়া খৰচিং টেৰাং ইংজাৰকাপ উড়ন সেতু মুকলি কৰে। তাৰালাংছত 270 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কৰ্কট কেন্দ্ৰটোৰ জৰিয়তে ৰোগীসকলে কৰ্কট ৰোগৰ বিশেষ চিকিৎসা লাভ কৰিব। একেদৰে 228 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা খৰচিং টেৰাং ইংজাৰকাপ উড়ন সেতুখনৰ জৰিয়তে চহৰখনৰ যানজঁটৰ সমস্যা যথেষ্ট হ্ৰাস পাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তঃগাঁথনি উন্নয়নৰ দিশত নতুন দিশৰ সূচনা কৰি 2,109 কোটি টকা ব্যয় সাপেক্ষ শতাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ৰংচিনা চাৰ্পো আহংজাইত আয়োজিত এই অনুষ্ঠানত তেওঁ 816 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, ডিফু টাউন লেক, কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ বিলাংভেগ জলক্ৰীড়া ক্ষেত্ৰকে ধৰি 54টা প্ৰকল্প উদ্বোধন কৰাৰ লগতে 1,293 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া 53টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ লাংৱকুত অসমৰ দ্বিতীয়খন সৈনিক স্কুল নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। এই বিদ্যালয়খন 365 কোটি টকা ব্যয়েৰে 3 বছৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। কাৰ্বি আংলঙৰ কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰীগৰাকী যোৰহাটলৈ ৰাওনা হয়। যোৰহাটত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বৰুৱা চাৰিআলিত আয়োজিত অনুষ্ঠানত ডঃ শৰ্মাই 178 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মণিৰাম দেৱান পিয়ালি বৰুৱা উড়ন সেতু উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে 159 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা স্বৰাজ উদ্যান, 250 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ, 19 কোটি টকা প্ৰকল্প ব্যয়ৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পুথিভঁৰাল ভৱন, ইণ্ডোৰ ষ্টেডিয়াম, 200খন বিচনাযুক্ত ছাত্ৰাবাস আৰু 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মইনাপৰীয়া নামঘৰ অতিথিশালা উদ্বোধন কৰে। তদুপৰি তেওঁ 19 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া বৰভেটি প্ৰাংগণৰ সংহত উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। অসমত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ নাটনি নহয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ইৰাণ আৰু আমেৰিকা ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত অসমতো ৰন্ধন গেছৰ নাটনি হ'ব বুলি বিভিন্ন সংবাদ মাধ্যমত কেইবাদিনো ধৰি বাতৰি প্ৰকাশ পোৱাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ভাৰতলৈ সম্প্ৰতি 40খন দেশৰ পৰা গেছ অনাৰ ব্যৱস্থা কৰা হৈছে। ৰাছিয়ায়ো ভাৰতলৈ নতুনকৈ গেছ আৰু তেল পঠিওৱাৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত গেছৰ নাটনি হ'বলৈ নিদিয়ে বুলিও তেওঁ কয়।
পিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে, ৰাছিয়াই এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবো কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কভিডৰ সময়ত যেনেকে অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। LPGৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে।
আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণ কৰিব। এই উপলক্ষে কোকৰাঝাৰ, কামৰূপ মহানগৰ, কাছাৰকে ধৰি সংশ্লিষ্ট জিলাকেইখনৰ প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প মুকলি কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। কোকৰাঝাৰৰ পৰা প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত তেওঁ 8,841 কোটি টকাৰ এলানি প্ৰকল্প জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিব আৰু কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 780 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰিৰ প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে 3,633 কোটি টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ফৰকাটিং দ্বৈত ৰেল লাইন আৰু 1,180 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাপৰমুখ ডিব্ৰুগড় ৰেলপথ বৈদ্যুতিকীকৰণ প্ৰকল্প মুকলি কৰিব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰিব। শ্ৰীমোদীয়ে পশ্চিম কাৰ্বি আংলঙত 2,320 কোটি টকা ব্যয় সাপেক্ষ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। 14 মাৰ্চত শিলচৰত শ্ৰীমোদীয়ে 24,505 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। ইপিনে 15 মাৰ্চত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। সেইদিনা তেওঁ দিনৰ 10 বজাত প্ৰাক জ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব। দিনৰ 11 বজাত তেওঁ বিজেপি আয়োজন কৰা যুৱ সন্মিলনত অংশ ল'ব। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 26 সংখ্যক সমাৱৰ্তন আজি বিশ্ববিদ্যালয়খনৰ যোৰহাটস্থিত মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাৱৰ্তনত অংশ লৈ দিয়া ভাষণত ভাৰতীয় সভ্যতা আৰু সংস্কৃতি কৃষিৰ মাজত অন্তৰ্নিহিত হৈ আছে বুলি মন্তব্য কৰে। তেওঁ লগতে ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰিবলগীয়া শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকা আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাই অনুষ্ঠানত ভাৰ্চুৱেলি অংশ লয়। সমাৱৰ্তনত অৰুণাচল প্ৰদেশৰ বনৌষধি চিকিৎসা বিশেষজ্ঞ য়ানুং জেমহলিগক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 24 সংখ্যক সমাৱৰ্তন কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সভাপতিত্বত হ'বলগীয়া কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সন্মানী অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে বিশিষ্ট শল্য চিকিৎসক সৰ্বেশ্বৰ ভূঞাক ডক্টৰ অব ছায়েন্স আৰু অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত সাহিত্যিক সাংবাদিক সাহিত্য একাডেমী প্ৰাপক পদ্মশ্ৰী সন্মানেৰে সন্মানিত মামাং দাইক দিলীত সন্মান প্ৰদান কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি হৈছে। কেইবাটাও দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। কংগ্ৰেছ দলে 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা কিছুদিন পূৰ্বে প্ৰকাশ কৰে। এ আই ইউ ডি এফ দলেও 9জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ৰাজ্যৰ দলে 11 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। শাসনাধিষ্ঠিত বিজেপিয়ে 17 মাৰ্চৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। শ্ৰীগগৈয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই আৰু সদ্যহতে এই বিষয়ত আলোচনাৰ পৰা বিৰত থকা হৈছে বুলি আজি প্ৰকাশ কৰিছে। অসম গণ পৰিষদ দলে 2 এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰাই ইতিমধ্যে জানিবলৈ দিছে। মিত্ৰতা সন্দৰ্ভত এতিয়া চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি আৰু লখিমপুৰত কেইবাটাও প্ৰকল্প মুকলি কৰে। ডাঃ পেগুৱে লখিমপুৰ চহৰত জনজাতীয় পৰিক্ৰমা বিভাগে 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা জিৰণি গৃহ মুকলি কৰে। এই ব্যৱস্থাই অতি ভিতৰুৱা অঞ্চলৰ পৰা লখিমপুৰ চহৰলৈ বিভিন্ন কামত অহা জনজাতীয় শিক্ষাৰ্থী তথা অন্যান্য লোকক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ডাঃ পেগুৱে নাওবৈচা সমষ্টিৰ তুৱাৰাম নাথ মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা ছাত্ৰীনিবাসো উদ্বোধন কৰে। তেওঁ লগতে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত ছাত্ৰসকলৰ সুবিধাৰ্থে এটা ছাত্ৰাবাস মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি ধেমাজি জিলাৰ বৰদলনিত এটা উপ স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 46 লাখ টকা ব্যয় সাপেক্ষে এই স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত এই কেন্দ্ৰটোৱে স্থানীয় ৰাইজক সুলভ প্ৰাথমিক স্বাস্থ্য সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। যোৰহাট আৰু কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, অসমত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ নাটনি নহয় বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে বৰাক উপত্যকা আৰু কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 26 সংখ্যক সমাৱৰ্তনত অৰুণাচল প্ৰদেশৰ বনৌষধি চিকিৎসা বিশেষজ্ঞ য়ানুং জেমহলিগক ডক্টৰেট ডিগ্ৰী প্ৰদান।